রোমিয়া অধ্যায় ১২। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলি স্বৰূপে উৎসৰ্গা কৰা। এই তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই তোমালোকৰ প্ৰত্যেকজনক কওঁ যে উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক, কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গম্ভীৰ মনেৰে বিবেচনা কৰক। কাৰণ আমাৰ এক দেহতে যেনেকৈ অনেক অংগ প্ৰত্যংগ আছে, অথচ সেই সকলো অংগ প্ৰত্যংগৰ একে ৰূপ কাৰ্য নহয়, তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ। আৰু প্ৰতিজনে পৰস্পৰৰ অংগ প্ৰত্যংগ হৈ আছো, কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হোৱাত, সেই বৰ যদি ভাৱবাণী হয় তেন্তে বিশ্বাসৰ পৰিমাণেৰে তাক কওঁ হওক, যদি পৰিচৰ্যাৰ ভাৱ হয় তেন্তে পৰিচৰ্যাটো থাকো হওক, বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত, বা উদগাওঁতাই উদগোৱা কাৰ্যত থাকক, দান দিওঁতাই দানশীলতাৰে দান কৰক, শাসন কৰাজনে যত্নেৰে শাসন কৰক, দয়া কৰাজনে হৰ্ষিত মনেৰে দয়া কৰক, প্ৰেম অকল্পিত হওক, যি মন্দ তাক ঘীন কৰা, যি উত্তম তাত আসক্ত হোৱা, ভাতৃপ্ৰেমত পৰস্পৰৰ স্নেহশীল হোৱা, আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগ হোৱা, যত্নত এলেহুৱা নহবা, আত্মাত উৎসাহী হোৱা, প্ৰভুৰ দাস্য কৰ্ম কৰা, আশাত আনন্দ কৰা, ক্লেশত সহনীয় হোৱা, প্ৰাৰ্থনাত লাগি থকা, পবিত্ৰবিলাকৰ অভাৱ দূৰ কৰা কথাত তেওঁবিলাকৰ সহভাগী হোৱা, অতিথি সেৱাত ৰত হোৱা, যিবিলাকে তোমালোকক তাৰণা কৰে তেওঁবিলাকক আশীৰ্বাদ কৰা, হাও নিদিবা কিন্তু আশীৰ্বাদ কৰা, যিবিলাকে আনন্দ কৰে তেওঁবিলাকে সৈতে আনন্দ কৰা, যিবিলাকে ক্ৰন্দন কৰে তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা, তোমালোকৰ পৰস্পৰৰ ভাৱ একে হওক, বৰৰ বিষয়ে নিচিন্তি সামান্যবিলাকৰ মতে চলিবা, নিজৰ নিজৰ মানত জ্ঞানী হবা, অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা, সকলো মানুহে দেখাতে যি উত্তম তালৈ চিন্তা কৰা, যদি হ'ব পাৰে তেন্তে তোমালোকৰ সাধ্যানুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা। হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে,
প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম, কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে তেন্তে তোক ভোজন কৰোৱা, যদি তোৰ পিয়াহ লাগে তেন্তে জলপান কৰোৱা, তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দমন কৰি থবা।
কুকৰ্মৰ দ্বাৰাই পৰাজিত নহয়, সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰা।